নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তী ৰাণী ডেকাই। চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাৰ দপ্তৰসমূহৰ আজি ব্যাপক সাল সলনি ঘটাইছে। মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰশান্ত ফুকনক শক্তি, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ অধীনৰ চিকিৎসা সেৱা আৰু গৱেষণা বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰয়ক খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, খনি আৰু খনিজ সম্পদ বিভাগ আৰু নৱগঠিত বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক পশুপালন আৰু পশু চিকিৎসা, মীন আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনৰ লোক নিৰ্মাণ বিভাগৰ দায়িত্ব দিয়া হৈছে। ৰূপেশ গোৱালাক শ্ৰমিক কল্যাণ বিভাগ, চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগ আৰু গৃহ বিভাগৰ অধীনৰ কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ কেইবাগৰাকী মন্ত্ৰীৰ দায়িত্বৰো সাল সলনি ঘটাইছে। মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ দৰে গৃহ আৰু কৰ্মচাৰী বিভাগ, লোক নিৰ্মাণৰ গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ আৰু লোক নিৰ্মাণৰ পথ শাখাৰ দায়িত্ব নিজৰ হাতত ৰাখিছে। কেইবাগৰাকীও পুৰণি মন্ত্ৰীক পূৰ্বৰ দায়িত্বৰ পৰা অব্যাহতি দি কেতবোৰ বিভাগৰ নতুন দায়িত্ব দিয়া হৈছে। কাইলৈ শ্বহীদ দিৱস। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ বিসৰ্জন দিছিল। অসম আন্দোলনৰ 860গৰাকী শ্বহীদলৈ শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৰাজ্যবাসীয়ে 10 ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। এইবেলি সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শ্বহীদ দিৱসৰ অনুষ্ঠান বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰিছে। গোৱালপাৰা জিলা ছাত্ৰ সন্থা, বগুৱান আঞ্চলিক ছাত্ৰ সন্থা আৰু অঞ্চলবাসীৰ সহযোগত এই দিৱস পালন কৰা হ'ব। আনহাতে ৰাজ্যৰ সকলো জিলা, মহকুমা, আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি আন সংগঠনসমূহেও শ্বহীদ দিৱসৰ আয়োজন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ অনুষ্ঠানত অতিথি হিচাপে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকচুক, সাধাৰণ সম্পাদক ডঃ সুভাষ ৰাভা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি বলোৰাম বৰ্মন, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ, সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুল হক আদি উপস্থিত থাকিব। অসমৰ গোৰ্খাসকলে অসমভূমিত জন্মগ্ৰহণ কৰি অসমীয়া মাধ্যমত অধ্যয়ন কৰি অসমীয়াৰ সমান্তৰালকৈ নেপালী ভাষা সাহিত্যৰ বিকাশৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গোলাঘাট জিলাৰ সৰুপথাৰত আয়োজিত অসম নেপালী সাহিত্য সভাৰ অধিৱেশন আৰু সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে নেপালী ভাষা সাহিত্যৰ বিকাশৰ দিশত বিগত 50 বছৰে অসম নেপালী সাহিত্য সভাই নিৰলসভাৱে ব্ৰতী হৈ আছে। গোৰ্খা জনগোষ্ঠীয়ে নিজ মাধ্যমৰ সলনি অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমত অসমীয়া ভাষা প্ৰচাৰ আৰু প্ৰসাৰ সাধন কৰি সমন্বয়ৰ সাঁকো গঢ়ি বৃহত্তৰ অসমীয়া সমাজখন সমৃদ্ধ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত অসম নেপালী সাহিত্য সভাই মুখ্যমন্ত্ৰীক কৰ্মযোগী উপাধি প্ৰদান কৰে। শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰত আয়োজিত এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল, ভূটান আৰু ছিকিমৰ ভালেকেইগৰাকী প্ৰতিনিধিয়ে অংশ লয়। চৰাইদেউৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ তৃতীয় পৰ্যায়ৰ সত্যাপন প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা নডেল বিষয়া নৱদীপ চাংমাইয়ে জিলাখনৰ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক শীঘ্ৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা সম্পৰ্কীয় কাম কাজত অংগনবাড়ী কৰ্মীসকলক নিয়োজিত কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে তেওঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়ববীয়া গাঁও পঞ্চায়ত পৰ্যায়ত সত্য নিৰূপকসকলক, আত্মসহায়ক গোটসমূহৰ হিতাধিকাৰীসকলক চিনাক্তকৰণ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াবলৈও নিৰ্দেশ দিয়ে। অহা 15 ডিচেম্বৰত বিজয় দিৱস উপলক্ষে শ্ৰীভূমি জিলাৰ আকবৰপুৰৰ পৰা সূতাৰকান্দিলৈ শোভাযাত্ৰা উলিওৱা হ'ব। এই সন্দৰ্ভত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত শোভাযাত্ৰাৰ সৈতে জড়িত বিষয়াক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশনা দিয়া হয়। লগতে বিজয় দিৱসৰ কাৰ্যসূচীত জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক দায়িত্ব দিয়া হয়। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব বিচৰা 15-29 বছৰ বয়সৰ যুৱক যুৱতীসকলৰ পঞ্জীয়নৰ বাবে myBharat.gov.in পৰ্টেল মুকলি কৰা হৈছে। বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীৰ উপস্থিতিত কোকৰাঝাৰত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ এটা কাৰ্যালয় উদ্বোধন কৰে। 3 মহলীয়া এই ভৱনটো 6,50,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় ৰাজহ দপ্তৰৰ সচিব সঞ্জয় মালহোত্ৰাক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ বৰ্তমানৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ স্থলাভিষিক্ত হ'ব। অহা 11 ডিচেম্বৰত 3 বছৰৰ বাবে সঞ্জয় মালহোত্ৰাই গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিব। আঞ্চলিক বাতৰি আজিলৈ ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।